হিতুপদেশ তিনি অধ্যায়। সাধুতা মঙ্গলজনক। হে মোৰ পুত্ৰ, মোৰ আদেশবোৰ নাপাহৰিবা আৰু তোমাৰ হৃদয়ত মোৰ শিক্ষাবোৰ পালন কৰিবা, কাৰণ এইবোৰৰ দ্বাৰাই তোমাৰ জীৱনৰ আয়ুস আৰু বছৰবোৰ বৃদ্ধি পাব আৰু জীৱনত শান্তি লাভ কৰিবা। বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতিয়ে তোমাক কেতিয়াও ত্যাগ নকৰক। দুয়োকো তুমি ডিঙিত বান্ধি ৰাখিবা আৰু তোমাৰ হৃদয় ফলিত সেইবোৰ লিখি থবা। তেতিয়া তুমি ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত অনুগ্ৰহ আৰু সুযশস্যা পাবা। তুমি সমস্ত মনেৰে সৈতে যীহোৱাক বিশ্বাস কৰা আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভয় নকৰিবা। তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব। তুমি নিজৰ দৃষ্টিত নিজে জ্ঞানী নহবা, যীহোৱালৈ ভয় ৰাখা আৰু পাপৰ পৰা ঘূৰি আহা। ই তোমাৰ শৰীৰ সুস্থ কৰিব আৰু তোমাৰ দেহলৈ সতেজতা আনিব আৰু তোমাৰ সম্পত্তিৰে আৰু তোমাৰ সকলো উৎপাদনৰ প্ৰথম ফলৰ সৈতে যীহোৱাক সমাদৰ কৰা। সেয়ে তোমাৰ ভঁৰালবোৰ পৰিপূৰ্ণ হ'ব আৰু তোমাৰ দ্ৰাক্ষাৰসৰ পাত্ৰ নতুন দ্ৰাক্ষাৰসেৰে উপচি পৰিব। হে মোৰ পুত্ৰ, যীহোৱাৰ নিয়ম প্ৰণালী সেৱজ্ঞান নকৰিবা আৰু তেওঁ অনুযোগ সেৱজ্ঞান নকৰিবা। পিতৃক সন্তুষ্ট কৰা পুত্ৰক যেনেকৈ পিতৃয়ে প্ৰেম কৰে, ঈশ্বৰেও যিজনক প্ৰেম কৰে সেইজনক তেনেকৈ অনুযোগ কৰে। যি মানুহে প্ৰজ্ঞা লাভ কৰে তেওঁ সুখী হয় আৰু তেওঁ সুবিবেচনাও লাভ কৰে। ৰূপৰ পৰিৱৰ্তে পোৱা লাভতকৈ প্ৰজ্ঞাৰ পৰা পোৱা লাভ উত্তম আৰু ইয়াৰ লাভ সোণতকৈও উত্তম। প্ৰজ্ঞা অলংকাৰতকৈও বহুমূলীয়া আৰু তোমাৰ অভিলাষৰ কোনো বস্তুকেই প্ৰজ্ঞাৰ লগত তুলনা কৰিব নোৱাৰি। তেওঁ সোঁহাতত দীৰ্ঘ দিনবোৰ আছে আৰু বাওঁহাতত সমৃদ্ধিশালী আৰু সন্মানীয়। তেওঁ পথবোৰ দয়াৰে পৰিপূৰ্ণ আৰু তেওঁৰ সকলো পথ শান্তিময়। যিসকলে তেওঁক ধৰি ৰাখে তেওঁলোকৰ বাবে তেওঁৰ জীৱনদায়ক বৃক্ষস্বৰূপ, আৰু যিসকলে তেওঁক ধৰি ৰাখে তেওঁলোক সুখী। যীহোৱাই প্ৰজ্ঞাৰ দ্বাৰাই পৃথিৱী স্থাপন কৰিলে আৰু সুবুদ্ধিৰ দ্বাৰাই আকাশমণ্ডল প্ৰতিষ্ঠা কৰিলে। তেওঁ জ্ঞানৰ দ্বাৰাই গভীৰ অংশ মুক্ত হ'ল আৰু ডাৱৰে নিয়ৰ বৰ খালে। হে মোৰ পুত্ৰ, তুমি সেই সকলোকে তোমাৰ দৃষ্টিৰ পৰা আঁতৰ হ'বলৈ নিদিবা। তুমি ন্যায় বিচাৰ আৰু বিশ্বক্ষণতা ধৰি ৰাখিবা। তেওঁলোক তোমাৰ প্ৰাণৰ জীৱনস্বৰূপ হ'ব আৰু অনুগ্ৰহৰ অলংকাৰ তোমাৰ ডিঙিৰ শোভাস্বৰূপ হ'ব। তেতিয়া তুমি তোমাৰ পথত সুৰক্ষিত হৈ চলিব পাৰিবা আৰু তোমাৰ ভৰিৰে উজুতি নাখাব। তুমি শয়ন কৰাৰ সময়ত তোমাৰ ভয় নালাগিব। তুমি যেতিয়া শুবা তেতিয়া তোমাৰ টোপনি সুমধুৰ হ'ব। তুমি আকস্মিক বিপদলৈ বা দুষ্টবোৰৰ দ্বাৰাই অহা বিনাশ আহিব তেতিয়া তুমি ভয় নকৰিবা, কাৰণ যীহোৱা তোমাৰ পক্ষত থাকিব আৰু তেওঁ তোমাৰ ভৰি ফান্দত নপৰাকৈ ৰাখিব। তোমাৰ উপকাৰ কৰিবৰ সমৰ্থ থাকিলে যিসকলক উপকাৰৰ প্ৰয়োজন তেওঁলোকক উপকাৰ নকৰাকৈ নাথাকিবা। যেতিয়া তোমাৰ হাতত ধন থাকে তেতিয়া ওচৰ চুবুৰীয়াক যোৱা পুনৰ আহিবা, মই কাইলৈ তোমাক দিম এইদৰে নকবা। যিজনে তোমাক বিশ্বাস কৰে আৰু তোমাৰ ওচৰত থাকে সেই ওচৰ চুবুৰীয়াক অনিষ্ট কৰিবলৈ পৰিকল্পনা নকৰিবা। তেওঁ যেতিয়া তোমাৰ কোনো অনিষ্ট নকৰে তেতিয়া তেওঁৰ লগত বিনা কাৰণত তৰ্ক নকৰিবা। উগ্ৰ ব্যক্তিক ভয় নকৰিবা বা তেওঁৰ কোনো পথ অনুসৰণ নকৰিবা, কাৰণ কুটিল লোক যীহোৱাৰ ঘৃণনীয়, কিন্তু তেওঁ ন্যায়নিষ্ঠ সকলৰ লগত তেওঁৰ আস্থা থাকে। দুষ্ট লোকৰ ঘৰত যীহোৱাৰ হাও থাকে, কিন্তু তেওঁ ধাৰ্মিকৰ নিৰ্বাসক আশীৰ্বাদযুক্ত কৰে। তেওঁ নিন্দকসকলক নিন্দা কৰে, কিন্তু নম্ৰসকলক অনুগ্ৰহ দান কৰে। জ্ঞানীসকল সন্মানৰ অধিকাৰী হয়, কিন্তু অজ্ঞানীসকল তেওঁলোকৰ লাজতেই ঊৰ্ধ্বমুখী হ'ব।